এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও দলসমূহে জনসাধাৰণৰ মাজলৈ গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। কেইবাটাও দলে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকাও ঘোষণা কৰিছে। এ আই ইউ ডি এফ দলে কালি 9 জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। শাসনাধিষ্ঠিত বিজেপিয়ে 17 মাৰ্চৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে চলিত সপ্তাহতে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে জানিবলৈ দিছে। ইয়াৰ আগেয়ে দলে 42 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। অসম গণ পৰিষদ দলে 2 এদিনতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি দলৰ সভাপতি অতুল বৰাই কালি আমবাৰীত অনুষ্ঠিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক বৈঠকৰ পাছত প্ৰকাশ কৰে। মিত্ৰতা সন্দৰ্ভত এতিয়া চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলিও তেওঁ জানিবলৈ দিয়ে। নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী মহাৰাজ পৃথু উড়ন সেতুখন আজি বিয়লি 5 বজাত মুকলি কৰা হ'ব। 5.5 কিলোমিটাৰ দৈৰ্ঘৰ সেতুখন 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। 2024 চনৰ 1 জানুৱাৰীত সেতুখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ দীৰ্ঘতম উড়ন সেতুখন মুকলি উপলক্ষে আয়োজন কৰা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই কাৰ্যসূচীত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়ও উপস্থিত থাকিব। উল্লেখযোগ্য যে নিৰ্ধাৰিত 36 মাহৰ বিপৰীতে 28 মাহতে এই উড়ন সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। এই উড়ন সেতুখন নিৰ্মাণৰ ফলত যানজট হ্ৰাস পোৱাৰ লগতে জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত সকাহ হ'ব বুলি আশা কৰা হৈছে। ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত আজি 9,000 টকাকৈ প্ৰদান কৰা হ'ব। সমাজ কল্যাণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে মুঠ 3,600 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ বাবে ব্যয় কৰিব। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কিছু সময় পাছতে ধন বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশ ল'ব। কাৰ্যসূচীত বিত্তমন্ত্ৰী অজন্তা নেওগো উপস্থিত থাকিব। ৰাজ্যৰ 3,800ৰো অধিক স্থানৰ গাঁও পৰিষদ উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ সমষ্টি, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি আৰু নগৰীয়া ৱাৰ্ডত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক ধনৰাশি বিতৰণ কৰা হ'ব। বিশ্বনাথ জিলাৰ চতিয়াৰ 3টা অঞ্চলত অবৈধ দখলমুক্ত কৰাৰ বাবে কালি প্ৰশাসনে পুনৰ উচ্ছেদ অভিযান চলায়। প্ৰশাসনে চলাহলাত জলসিঞ্চন বিভাগৰ ভূমি দখল কৰি থকা কমেও 15টা পৰিয়ালক সেই স্থানৰ পৰা উচ্ছেদ কৰে। কালি পুৱা 8 বজাত আৰম্ভ হোৱা এই উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। প্ৰশাসনে ভিজিয়াৰ ভূমিতো উচ্ছেদ চলায়। এই অভিযানত 75 বিঘা ভূমি অবৈধভাৱে দখল কৰি থকা 65টা পৰিয়ালক উচ্ছেদ কৰা হয়। কালি উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ চি আৰ পি এফৰ জোৱান মোতায়েন কৰা হয়।
ইয়াতে আমাৰ যিটো জলসিঞ্চনৰ নলা আছে তাতে আমাৰ কৰা হৈছে। ইয়াতে আমাৰ অনুমানিক 25 বিঘা মাটি আছে আৰু প্ৰায় 15টা পৰিয়াল আছিলে। পৰিয়ালৰ মেক্সিমাম জেগাতে আমাৰ আপোনালোকে দেখিছে যে অলৰেডি তেখেতসকলে নিজে ঘৰ বাৰীও কিছু পৰিয়াল ভাঙি লৈ গৈছে। যিখিনি অৱশিষ্ট আছে আমি সেইখিনি ভাঙাৰ ব্যৱস্থা কৰিছোঁ। পৰৱৰ্তী লোকেশ্যন 2টা আমাৰ মিলনপুৰ আৰু নুৰপুৰত আছে। তাতেও আমাৰ অনুমানিক প্ৰায় 50 বিঘা মাটি দখলমুক্ত কৰা হ'ব আৰু অনুমানিক প্ৰায় 54 ঘৰ পৰিয়াল আছিলে। তাতেও আমাৰ মেক্সিমাম মানুহ লৈ গৈছে। যিখিনি অৱশিষ্ট আছে সেইখিনি আমি এভিধান কৰে আজি ব্যৱস্থা কৰিছোঁ। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি আমি সন্মুখীন হোৱা নাই। ৰাইজৰ ফলত আমি যথেষ্ট সহযোগিতা পাইছো। আমি তেখেতসকলক সময়মতে নোটিচ আৰ্ফ কৰিছিলো। কালি তেখেতৰ মাইকিং কৰি জনোৱা হৈছিলে যে এইবাৰ উচিত হ'ব। তেখেতসকলক শান্তিপূৰ্ণ হৈ স্থান ত্যাগ কৰিবলৈ অনুৰোধ জনোৱা হৈছিলে।
বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়াত নিৰ্মাণ কৰা বিজ্ঞান নগৰী গুৱাহাটী চৌহদ আজি মুকলি কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উদ্বোধনী অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তও অংশ ল'ব। উল্লেখযোগ্য যে বিজ্ঞান নগৰীত ডিজিটেল এডভেঞ্চাৰ, ভাৰ্চুৱেল ৰিয়েলিটি, ধেমালিৰ চলাৰে বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান বিথিকা, গোলকৰ জ্ঞান আৰু অমনি থিয়েটাৰ আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্য চৰকাৰে কামৰূপ, বঙাইগাঁও, মাজুলী, কাছাৰ আৰু নগাঁৱত নিৰ্মাণ কৰা জিলা বিজ্ঞান কেন্দ্ৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব। বিজ্ঞান নগৰী গুৱাহাটী চৌহদত আজি আয়োজিত অনুষ্ঠানতে জিলা বিজ্ঞান কেন্দ্ৰ উদ্বোধন কৰা হ'ব। চিৰাং জিলাত আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই পাতিলাদহাৰ পৰা পানবাৰী অভিমুখী পথত এখন বাহনৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। পানবাৰী আৰক্ষীয়ে চলোৱা এই অভিযানত এজন লোকক আটক কৰা হয়। 10টা চাবোনৰ বাকচত আৰক্ষীয়ে 110 গ্ৰামৰো অধিক হেৰইন জব্দ কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী বীৰেণ সিং ইংতিৰ আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। ডিফু লোকসভা সমষ্টিৰ পৰা 7 বাৰ সাংসদ নিৰ্বাচিত হোৱা জ্যেষ্ঠ নেতাগৰাকী বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 90 বছৰ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।